করোনা সংক্রমণের সময় বাল্যবিবাহ হত্যার নয়তম হস্তলি দখলে ক্ষমতায় এখন সরকারের নয় পদক্ষেপের ফলে 81% বাল্যবিবাহ রোধ করা পড়া গেছে। দখল প্রতিরোধ আদর্শ দাবি ধরে অসমের আর্হি গ্রহণ করবলে কেন্দ্র সরকার অন্য রাজ্যসমূহকে আহ্বান জানিয়েছে। রাজ্য সরকার সহিতকে লওয়া কঠোর আইনি পদক্ষেপের বাবে বাল্যবিবাহ হ্রাস পায় বলে সমীক্ষায় প্রকাশ পেয়েছে। সমীক্ষার তথ্য অনুসারে আজ নতুন দিল্লী প্রকাশিত প্রায় 4,000 প্রতিবেদনে অসমে বাল্যবিবাহের ক্ষেত্রে রাজ্য সরকারের গ্রহণ করা কঠোর নীতির প্রশংসা করা হয়। বাল্যবিবাহ মুক্ত ভারতের প্রতিষ্ঠাপক ভবন বাবু আর রাজ্য শিশু অধিকার সুরক্ষা সংস্থার অধ্যক্ষ প্রয়ং কালিন গোলে এই প্রতিবেদন উন্মোচন করে সমগ্র দেশের ভিতরে অসমত 2021-22 বর্ষৰ তুলনাত 23-24 বর্ষৰ কাৰ্যকালত 81% বাল্যবিবাহ হ্রাস পোৱা বুলি প্ৰকাশ কৰা হৈছে। প্রতিবেদনের তথ্য অনুসারে রাজ্যখনের গ্রামাঞ্চলত 2021-22 বর্ষত বাল্যবিবাহের ঘটনা 3,225 ধরা পড়া 2024-25 627 স্থানে হ্রাস পেয়েছে। সমগ্র দেশের প্রতিবেদনতে 3% বাল্যবিবাহ সম্পন্ন হয়েছে বলে প্রকাশ পেয়েছে। অসমীয়া সীমান্তৰ কাছাৰ পৱন পাহাৰত আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত হোৱা গুলীয়াগুলীৰ ঘটনাত 3 উগ্ৰপন্থী সদস্যৰ মৃত্যু হৈছে। আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনোৱা মতে কালি বিয়লি কাছাৰৰ ভৰাই গংগানগৰত আৰক্ষীৰ বন্দুকসহ 3 উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে। নিশা ছুটে 3 উগ্ৰপন্থীক লৈ উগ্ৰপন্থী শিবিৰ উৎখাত কৰাৰ লক্ষ্যৰে কাছাৰ আৰক্ষীৰ এটা দলে নিজৰ সীমান্তৰ পৱন পাহাৰত অভিযান চলোৱাৰ সময়তে পাহাৰত লুকাই থকা আন উগ্ৰপন্থীসকলে আৰক্ষীক লক্ষ্য কৰে প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলীচালনা কৰে। এই গুলীচালনাত আৰক্ষীৰ লগত থকা উগ্ৰপন্থী 3 মৃত্যু হয়। মৃত লোককেইজনৰ 2 কাছাৰৰ আৰু 1 মণিপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। এই ঘটনাত 3 আৰক্ষীৰ লোকো আহত হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ প্ৰথম বছৰৰ কাৰ্যকালৰ 75টা গুৰুত্বপূৰ্ণ ভাষণৰ সংকলিত ৱেষ্ট ৱাৰ হোপছ গ্ৰন্থখনৰ প্ৰথম দুখণ্ড কাইলৈ নতুন দিল্লীত মুকলি কৰা হ'ব। কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ উপস্থিতিত ই বুকখন উন্মোচন কৰিব। কেন্দ্ৰ প্ৰকাশন বিভাগে হিন্দী আৰু ইংৰাজী ভাষাত ই বুকখন প্ৰকাশ কৰি উলিয়াইছে। ৰাজ্যৰ বিভিন্ন অঞ্চলত বাঘৰি পানী হ্ৰাস পাইছে যদিও এতিয়াও 16খন জিলাৰ 49টা ৰাজ্য চকুৰ 1000ৰো অধিক গাঁৱৰ বিস্তীৰ্ণ অঞ্চল বানত বুৰ গৈ আছে। ৰাজ্যৰ 4,00,000ৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। একেদৰে 122টা আশ্ৰয় শিবিৰত 15,000ৰো অধিক লোকে এতিয়াও আশ্ৰয় লৈ আছে। কোনো কোনো অঞ্চলত পানী শুকোৱাৰ পাছত জনসাধাৰণ নিজ বাসগৃহ অভিমুখে উভতি গৈছে যদিও বানৰ পিছত বিভিন্ন ৰোগৰ আশংকা দেখা দিছে। স্বাস্থ্য আৰু জনস্বাস্থ্য কাৰ্যকৰী বিভাগে পানী বিশুদ্ধকৰণৰ বাবে ঔষধ তথা বিশুদ্ধ চাপানে ৱাৰেছ আদি বিতৰণ কৰিছে। ইপিনে নৰাঙৰ বৰষুণৰ ফলত যোৰহাট জিলাৰ নগৰ অঞ্চলসমূহৰ লগতে কেইবাটাও অঞ্চল বানৰ কবলত পৰিছে। ইফালে ৰাজ্যৰ বিভিন্ন জিলাত বানৰ সমান্তৰালকৈ খহনীয়া সমস্যাও দেখা দিছে। দক্ষিণ সমূহৰ মালকাছাৰ জিলাৰ সদৰ হাতখিনিমাৰী সমীপৰ মালি ৰাইগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত দুখন গাঁৱত প্ৰভাৱিত খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে। খহনীয়াৰ ফলত কেইবাটাও পৰিয়ালৰ বাসগৃহ আৰু কেইবাশ বিঘা কৃষিভূমি নদীৰ বুকুত জাহ গৈছে। তদুপৰি কেইবাটাও ধৰ্মীয় প্ৰতিষ্ঠান আৰু শিক্ষানুষ্ঠানৰ লগতে জনজীৱন মিছন আঁচনিৰ পানী যোগানৰ পাইপসমূহো বানত বৈ গৈছে। আনহাতে খহনীয়াৰ ফলত নৰাজিজপুৰ আৰু বৰ্ধনপাৰা গাঁও দুখন নিশ্চিহ্ন হোৱাৰ আশংকাই দেখা দিছে। স্থানীয় ৰাইজে খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী মুখ্যমন্ত্ৰী ভাৰতক বিশ্ব ঔষধালয় হিচাপে পৰিগণিত হবলৈ ঔষধৰ নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত গণকে নেতৃত্ব বহন কৰিব পৰাকৈ বিশ্বমানৰ নীতি নিৰ্ধাৰণকাৰী পৰিকাঠামো গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ ঔষধ কোম্পানী আৰু চিকিৎসা সঁজুলিৰ উদ্যোগৰ সৈতে ধাৰাবাহিকভাৱে আলোচনা অনুষ্ঠিত কৰি চিকিৎসা সামগ্ৰীসমূহৰ সৰ্বশ্ৰেষ্ঠ মান বজাই ৰখাটো নিশ্চিত কৰাৰ ওপৰতো গুৰুত্ব দিয়ে। চৰকাৰে আজি ঔষধ বৰ্ণক আৰু চিকিৎসা সঁজুলি তথা প্ৰসাধন সংগ্ৰহত নীতি নিৰ্ধাৰণৰ বাবে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। ভাৰতে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ঔষধৰ ৰপ্তানি আৰু উৎপাদনৰ ক্ষেত্ৰত নেতৃত্ব বহন কৰাৰ কথা উল্লেখ কৰি এই মানত গোলকীয় মান বজাই ৰাখিবলৈ পৰিকল্পনা যুগুত কৰিবলৈ সংশ্লিষ্টসকলক আহ্বান জনায়। চৰকাৰে সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে অহা 21 দিনত এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বৈঠকত চৰকাৰে সংসদৰ উভয় সদনৰ কাম কাজ নিয়াৰিকৈ আগবঢ়াবৰ বাবে সকলো পক্ষৰ সহযোগিতা কামনা কৰিব। উল্লেখযোগ্য যে বাজেট অধিৱেশন 22 জুলাইৰ পৰা 12 অগষ্টলৈ অনুষ্ঠিত হ'ব আৰু 23 জুলাইত সদনত কেন্দ্ৰীয় বাজেট দাখিল কৰা হ'ব। ইয়াৰ লগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে যোৱা মাহত সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক সম্বোধন কৰি এইবাৰৰ বাজেট চৰকাৰৰ সুদূৰ প্ৰসাৰৰ নীতি আৰু ভৱিষ্যত পৰিকল্পনাৰ নথি হ'ব বুলি প্ৰকাশ কৰিছে। I'm going to go to the hospital. বাৰীতে উভয় কৰি নিৰ্বাহী আৰক্ষী চুকাৰ সমীপত কাঁচপুৰৰ বিস্ফোৰণৰ ঘটনা আজি সংঘটিত হয়। বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা অগ্নিকাণ্ডত 6 জন লোক আহত হৈছে। নিৰ্বাহীৰ পৰা মুকলাই উভতাৰ সময়তে এই ঘটনা সংঘটিত হয়। বাগানত উঠিবলৈ লওঁতে ঘৰৰ চৌহদত থকা ট্ৰান্সফৰ্মাৰৰ বিস্ফোৰণ ঘটে। আহত লোককেইজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। নগাঁও জিলাৰ জাগীৰোডত স্থাপন হ'বলগীয়া টাটা গ্ৰুপৰ ছেমি কণ্ডাক্টৰ ইউনিটৰ অহা 3 আগষ্টত ভূমি পূজন কৰা হ'ব। জলসম্পদ মন্ত্ৰী ডি জি হাজৰিকাই আজি এই সন্দৰ্ভত জনতা ভৱনত টাটা গ্ৰুপৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। ভূমি পূজন অনুষ্ঠানৰ কাৰ্যসূচী সন্দৰ্ভত সকলো দিশ সামৰি এই বৈঠকত আলোচনা কৰা হয়। উল্লেখযোগ্য যে প্ৰায় দুবছৰৰ ভিতৰত সম্পন্ন হ'বলগীয়া এই প্ৰকল্পত 15-30 হাজাৰ লোকে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৰ্মসংস্থাপন লাভ কৰিব। নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণ অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে স্বাস্থ্যখণ্ডত সজাগতা সৃষ্টিৰ বিশেষ ব্যৱস্থা কৰা হৈছে। সম্পূৰ্ণ অভিযানৰ অধীনত অভিলেখী জিলা আৰু উন্নয়ন খণ্ডসমূহত নগৰ আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টি দিশটো উন্নত কৰাৰ বাবে লক্ষ্য লোৱা হৈছে। ইয়াৰ অংশ হিচাপে মূলত প্ৰথম 3 মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে। তদুপৰি সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুৰ মাতৃদুগ্ধ পান কৰাৰ প্ৰতি সজাগতা সৃষ্টিৰ দ্বাৰা শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। সম্প্ৰতি 12 শতবৰ্ষ অঞ্চলসমূহতো প্ৰসূতি আৰু শিশুৰ স্বাস্থ্য ৰক্ষাৰ বাবে এই অভিযানৰ অধীনত ব্যৱস্থা অব্যাহত ৰখা হৈছে। ইফালে চৰকাৰে 2015 চনতে কৃষকৰ বাবে আৰম্ভ কৰা ভূমি স্বাস্থ্য কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মসহায়ক গোটৰ বাবে পুঁজি লাভ কৰি থকা গোটৰ হাৰ বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে। আকাশবাণী গুৱাহাটীৰ পৰা
বাৰ জিলাৰ স্বাস্থ্য বিভাগে ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ সফলতা লাভ কৰিবলৈ সমৰ্থ হৈছে। ৰাষ্ট্ৰীয় গুণগত মান নিশ্চিতকৰণ কাৰ্যসূচীৰ অধীনত জিলাখনৰ 3টা আয়ুষ্মান আৰোগ্য মন্দিৰে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। এই বিশেষ স্বীকৃতি লাভ কৰা আৰোগ্য মন্দিৰ 3টা হৈছে পথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত শালিকাঝৰ আয়ুষ্মান আৰোগ্য মন্দিৰ, চিপাঝৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সামনা আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু দাসপাৰা আয়ুষ্মান আৰোগ্য মন্দিৰ। উল্লেখযোগ্য যে এই স্বীকৃতি লাভৰ বাবে স্বাস্থ্য কেন্দ্ৰকেইটাত প্ৰয়োজনীয় অন্তিম পৰ্যায়ৰ মূল্যায়ন যোৱা মাহত সম্পন্ন হৈছিল। নেশ্যনেল হেলথ ছিষ্টেম ৰিচাৰ্চ চেণ্টাৰৰ মূল্যায়নকাৰী দলে আহি স্বাস্থ্যকেন্দ্ৰ 3টা পৰ্যবেক্ষণ কৰিছিল। স্বাস্থ্যকেন্দ্ৰকেইটাই আগবঢ়োৱা সেৱা আৰু গুণগত মানৰ বাবে অন্তিম পৰ্যায়ৰ মূল্যায়নত শালিকাঝৰ আয়ুষ্মান আৰোগ্য মন্দিৰে 90.75%, সামনা আয়ুষ্মান আৰোগ্য মন্দিৰে 90.04% আৰু ব্যাসপাৰা আয়ুষ্মান আৰোগ্য মন্দিৰে 84.04% নম্বৰ লাভ কৰি এই সন্মান লাভ কৰিবলৈ সমৰ্থ হৈছে। ৰাজ্যৰ কেইবাটাও অঞ্চলত জাপানিজ এনচেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ ঘটিছে। শেহতীয়াকৈ এই ৰোগত গোলাঘাট জিলাৰ দেৰগাঁৱৰ এজন লোকৰ মৃত্যু হয়। সৰুসূত্ৰৰ অনুযায়ী বাস কৰা লোকজনে কিছুদিনৰ পূৰ্বৰে পৰা তীব্ৰ জ্বৰ আৰু মূৰৰ বিষত ভুগি আছিল। উল্লেখযোগ্য যে বগলী আৰু কলামুচুৰিৰ দৰে চৰাই এই ভাইৰাছৰ মুখ্য বাহক। অতিপাত জ্বৰ, মূৰৰ বিষ, অপ্ৰাসংগিক আৰু বিভ্ৰান্ত হোৱা, সংকীৰ্ণতা, শৰীৰৰ অস্বাভাৱিক কঁপনি আৰু শুদ্ধভাৱে কথা কবলৈ অসমৰ্থ হোৱা এই জাপানিজ এনচেফেলাইটিছৰ প্ৰধান লক্ষণ। তৎক্ষণিক চিকিৎসাৰ দ্বাৰা এই ৰোগৰ পৰা জীৱন ৰক্ষা কৰিব পাৰি। এই ৰোগৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ স্বাস্থ্য বিভাগে কেইবাটাও পৰামৰ্শ আগবঢ়াইছে। মহৰ কামোৰৰ পৰা ৰক্ষা কৰিবলৈ সন্ধিয়া আৰু পুৱা পানী জমা হোৱা এলেকালৈ যোৱাটো পৰিহাৰ কৰিব লাগে। ইয়াৰ লগতে পাতল ৰঙৰ দীঘল হাতৰ কাপোৰ পৰিধান কৰিব লাগে। খোৱাৰ সময়ত আঁঠুৱা ব্যৱহাৰ কৰাৰ লগতে মহৰ প্ৰতিৰোধৰ বাবে কীটনাশক ছটিয়াব লাগে। ঘৰৰ আশে পাশে থকা নলা নৰ্দমাসমূহ পৰিষ্কাৰ কৰি ৰখাৰ লগতে গাহৰি গঁৰাল জাল বা আঁঠুৱাৰে ঢাকি ৰাখিব লাগে। বানৰ পাছত সৃষ্টি হ'ব পৰা বিভিন্ন বাহকজনিত ৰোগ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। মহৰ পৰা হ'ব পৰা ৰোগ নিৰ্মূলকৰণৰ বাবে ৰাসায়নিক দ্ৰব্য ছটিওৱাৰ লগতে ঠায়ে ঠায়ে সজাগতামূলক সভা অনুষ্ঠিত কৰা হৈছে। মাজুলী স্বাস্থ্য বিভাগৰ দ্বাৰা কাৰোবাৰ ইউনিট আজি এটা বিশেষ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। কমলাবাৰী খণ্ডৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত বিষ্ণুপুৰ গাঁৱত বিভিন্ন ধৰণৰ বাহকজনিত ৰোগ প্ৰতিৰোধ কৰাৰ বাবে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। কলকাতাৰ ছল্ট লেকৰ অসম ভৱনত অসম সাহিত্য সভাৰ এটা পূৰ্ণাংগ শাখাৰ ঘোষণা কৰাৰ লগতে সদস্যসকলৰ মাজত আজীৱন সদস্য প্ৰমাণ পত্ৰ বিতৰণৰ বাবে এখন সভা অনুষ্ঠিত হয়। অনুষ্ঠানত শাখা সভাপতি জীৱন নায়ক সাহিত্য সভাৰ পতাকা, সংবিধান আৰু সাহিত্য সভাৰ ইতিবৃত্তৰ 2টা খণ্ড অৰ্পণ কৰা হয়। সভাৰ শেষত ৰেখা সলিহা বাসুৱে কলকাতা শাখাত নিয়মীয়াভাৱে সাহিত্য চৰ্চা চলাই নিবলৈ প্ৰতি মাহত এখনকৈ বৈঠক অনুষ্ঠিত কৰাৰ পৰামৰ্শ আগবঢ়ায়। সমগ্ৰ শিক্ষা অধিকৰণ তথা মৰিগাঁও জিলাৰ শিক্ষা বিভাগৰ উদ্যোগত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত বুনিয়াদী সাক্ষৰতা আৰু সাহসিকতা সন্দৰ্ভত প্ৰশিক্ষণ আৰু কৰ্মশালা অনুষ্ঠিত হৈছে। জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ 152গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰে। কৰ্মশালাখনত নতুন ৰাষ্ট্ৰীয় নীতিৰ আধাৰত বুনিয়াদী সাক্ষৰতা আৰু সাহসিকতা আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত শিক্ষকসকলৰ কৰণীয় সন্দৰ্ভত আলোচনা কৰা হয়। দেশৰ বিভিন্ন অঞ্চলত আজি আশুৰা ঈদ মহৰম ধৰ্মীয় ৰীতি নীতিৰে পালন কৰা হৈছে। কাৰ্বালাত সত্য আৰু ন্যায়ৰ হকে প্ৰাণ আহুতি দিয়া পয়গম্বৰ মহম্মদৰ নাতিয়েক হজৰত ইমাম হুছেইন আৰু তেওঁৰ সহযোগীসকলৰ স্মৃতিত এই পৰ্ব পালন কৰা হয়। এই উপলক্ষে সমগ্ৰ দেশতে তাজিয়া সমদললৈ লোৱা হয়। কাৰ্বালাৰ শ্বহীদসকলৰ সৰ্বোচ্চ ত্যাগৰ প্ৰতি আলোকপাত কৰি ধৰ্মীয় সভা আৰু মজলিছৰ আয়োজন কৰা হয়। ৰাজ্যৰ ভিন ভিন প্ৰান্ততে শান্তিপূৰ্ণভাৱে মহৰম উদযাপন কৰা হয়। কৰোণা জিলাত মহৰম উপলক্ষে মদৰপুৰ চৌমাথাত পথচাৰীক শীতল খোৱাপানী বিতৰণ কৰা হয়। জিলাখন আৰক্ষীয়ে আজি নৰাপানী আৰু ঘিলাধাৰী আৰক্ষীৰ সহযোগত বৰকছাৰী অঞ্চলৰ পৰা এখন সুৰাভৰ্তি ট্ৰাক জব্দ কৰে। যোৰহাটৰ পৰা নৰাপানী হৈ নাগালেণ্ড অভিমুখে লৈ যোৱাৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনত 40 লাখৰো অধিক টকা মূল্যৰ সুৰা আছিল বুলি সন্দেহ কৰা হৈছে। আৰক্ষীৰ লগতে সুৰা সৰবৰাহৰ ঘটনাত জড়িত 7 জন লোকক আটক কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষী আৰু আবকাৰী বিভাগে তদন্ত অব্যাহত ৰাখিছে। দেশৰ 78 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ কাৰ্যসূচী সম্পৰ্কে আলোচনা কৰিবলৈ আজি মাজুলী জিলাৰ আয়ুক্তৰ অধ্যক্ষতাত জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। জিলাখনৰ আৰক্ষী অধীক্ষককে ধৰি সকলো বিভাগৰ মুৰববী বিষয়াসকল, নাগৰিক সমাজ তথা সাংবাদিকসকলৰ উপস্থিতিত আয়োজিত বৈঠকত স্বাধীনতা দিৱস উদযাপনৰ দিনযোৰা কাৰ্যসূচী সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত জিলাখনৰ আয়ুক্ত ডঃ কাবেৰী ডি শৰ্মাই বিভাগীয় মুৰববীসকলক এই দিৱস উদযাপনৰ ক্ষেত্ৰত কৰণীয়সমূহ সোঁৱৰাই দিয়ে। তেওঁ লগতে সকলোকে নিজৰ দায়িত্ব নিয়াৰিকৈ পালন কৰিবলৈ আহ্বান জনায়। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই নতুন দিল্লীত ৰাষ্ট্ৰীয় যুৱ বঁটা আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ অধীনত পুৰস্কৃত যুৱক যুৱতীসকলৰ সৈতে বাৰ্তালাপত অংশ লৈ যুৱ প্ৰজন্মক ভৱিষ্যতৰ নীতি প্ৰণেতা বুলি আখ্যা দিছে। বিভিন্ন আঁচনি আৰু কাৰ্যসূচীৰ জৰিয়তে যুৱ প্ৰজন্মৰ সবলীকৰণৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ কয়। অনুষ্ঠানত দেশখনক উন্নয়ন আৰু উদ্ভাৱনৰ দিশত যুৱ প্ৰজন্মই আগুৱাই নিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে যুৱ নেতাসকলৰ কৃতিত্ব উদযাপন কৰাৰ লগতে মাই ভাৰত প্লেটফৰ্মৰ কৌশল সম্পৰ্কে আলোচনা কৰাৰ লক্ষ্যৰে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। এম ভাৰত প্লেটফৰ্মত যুৱ যুৱতীৰ উদ্ভাৱনমূলক আৰু গঠনমূলক সহযোগিতা সম্পৰ্কে আলোচনা কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণকাৰী যুৱক যুৱতীসকলৰ পৰা মঞ্চখন অধিক আকৰ্ষণীয় আৰু তথ্যসমৃদ্ধ কৰি তোলাৰ বাবে পৰামৰ্শ দিবলৈ আহ্বান জনায়। ভাৰতীয় মহিলা ক্ৰিকেট দল এছিয়া কাপ টি টুৱেণ্টি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে শ্ৰীলংকাৰ কলম্বোত উপস্থিত হৈছে। এই প্ৰতিযোগিতা পৰহিলৈ ডাম্বুলত আৰম্ভ হ'ব। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটো প্ৰতিযোগিতাৰ প্ৰথম দিনা পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ে অসমত পেৰিছ অলিম্পিকৰ বাবে ভাৰতীয় চূড়ান্ত দলটোত অনুমোদন জনাইছে। এই অনুসৰি ভাৰতীয় দলত 117গৰাকী এথলীট আৰু 140গৰাকী বিষয়ববীয়া তথা সহযোগী ষ্টাফ অন্তৰ্ভুক্ত হৈছে। উল্লেখযোগ্য যে এইবাৰৰ অলিম্পিক গেমছ 26 জুলাইৰ পৰা 11 আগষ্টলৈকে পেৰিছত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আপোনাৰ পঢ়ি দিছো। দেশত বাল্য বিবাহ ৰোধৰ পদক্ষেপ সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুটা সংস্থাই চলোৱাৰ জৰিয়তে অসমৰ শীৰ্ষ স্থান লাভ। অসম মিজোৰাম সীমান্তৰ কাছাৰৰ ভূৱন পাহাৰত আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত হোৱা গুলীয়াগুলীত 3জন উগ্ৰপন্থীৰ মৃত্যু। গুৱাহাটী মহানগৰীৰ বীৰবাৰী আৰক্ষী চকীৰ সমীপত ট্ৰান্সফৰ্মাৰ বিস্ফোৰণত 4জন লোক আহত। ৰাষ্ট্ৰীয় গুণগতমান নিশ্চিতকৰণ কাৰ্যসূচীৰ অধীনত দৰং জিলাৰ 3টা আয়ুষ্মান আৰোগ্য মন্দিৰৰ ৰাষ্ট্ৰীয় স্বীকৃতি লাভ আৰু কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ৰ অসমত পেৰিছ অলিম্পিকৰ বাবে ভাৰতীয় চূড়ান্ত দলত অনুমোদন। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে আন্ত পৰিল।